এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি দিনৰ 12:45 হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা NDAৰ 12গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দেইমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ কেশৱ মহন্ত, পাথৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ অনুজ পেগু আৰু ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাই এই অভিযানত অংশ ল'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত 4জনেই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জুইত জাহ যায়। পাছত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু SDRFৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁওখনৰ এটা পৰিয়ালৰ ভঁৰালৰ কাষত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু সাৱটি লয় বুলি আকাশবাণীৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ অহা বনৰীয়া হাতীৰ জাকে বাৰীৰ শস্য খাই তহিলং কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা বুলি স্থানীয় ৰাইজে বন বিভাগক দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি অহাৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এনে প্ৰেক্ষাপটত বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ গঞাই ভঁৰাল আৰু ঘৰৰ আশে পাশে বিদ্যুতৰ পোহৰৰ ব্যৱস্থা কৰি ল'বলগীয়া হৈছে। এনেধৰণৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰায় 50 বছৰ বয়সীয়া দঁতাল হাতীটোৱে কৰুণভাৱে মৃত্যু সাৱটি লয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলীকৃত অঞ্চলত বননীকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় 5,000 নাহল পুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় 100 বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা পুৱা 6 বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনত নিয়মীয়াকৈ ছানডেজ অন চাইকেল কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব। নমস্কাৰ।